Ea, Akahvani. Batari hoite moi Bhaswati Chakraborty. Etiar pradhan batari somu hol. Birodhi dalar sangsad hokole bibhinna bishoy loi srishti kora hulasthuliya poristhitir poriprekhitot sangsadar duyokhon sadon aji dinor 2 bajalai sthogito rakhibologiya hoy. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সাংসদসকলৰ বাবে নৱনিৰ্মিত 184টা আৱাস উদ্বোধন কৰে। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজস্থানৰ ঝুনঝুনত 30 লাখৰো অধিক কৃষকক 3,200 কোটি টকাৰ শস্য বীমা দাবীৰ ধন বিতৰণ কৰিব। আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ যিকোনো চুক্তিতে ইউক্ৰেইন আৰু ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ইউৰোপীয় সংঘৰ বৈদেশিক নীতিৰ প্ৰধান কাজা কালাছে প্ৰকাশ কৰিছে। আৰু অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান ঘটিছে। বিৰোধী দলৰ সাংসদসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। দিনৰ 11 বজাত ৰাজ্যসভাৰ অধিৱেশন আৰম্ভ হোৱাৰ পাছতে উপসভাপতি হৰিবংশে শূন্যকাল চলাই নিয়াৰ চেষ্টা কৰে যদিও বিৰোধী দলৰ সাংসদসকলে বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী আৰু অন্যান্য বিষয় লৈ হুলস্থূলীয়া পৰিস্থিতি সৃষ্টি কৰে। উপসভাপতিগৰাকীয়ে কয় যে তেওঁ বিভিন্ন ৰাজনৈতিক দলৰ পৰা সদন স্থগিত ৰখাৰ বাবে 29খন আবেদন লাভ কৰিছে আৰু ইয়াৰে 18খন বিচাৰাধীন বিষয়ৰ সৈতে জড়িত। তেওঁ লগতে কয় যে নীতি অনুসৰি বিচাৰাধীন বিষয়সমূহ আলোচনাৰ বাবে গ্ৰহণ কৰা নহয়। উপসভাপতিগৰাকীয়ে বাৰম্বাৰ প্ৰতিবাদকাৰী সদস্যসকলক নিজৰ আসন গ্ৰহণ কৰিবলৈ আৰু সদনৰ কাম কাজ নিয়াৰিকৈ পৰিচালনা কৰাত সহায় কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এনেধৰণে একেৰাহে সদন পৰিচালনাত ব্যাঘাত হোৱাৰ ফলত ৰাজ্যসভাৰ অধিৱেশনত 62 ঘণ্টাৰ অধিক সময় নষ্ট হৈছে। অৱশ্যে উপসভাপতিগৰাকীৰ আহ্বানৰ পাছতো হুলস্থূলীয়া পৰিস্থিতি অব্যাহত থকাত বিয়লি 2 বজালৈ সদন স্থগিত ৰাখিবলগীয়া হয়। লোকসভাতো অনুৰূপ পৰিস্থিতিৰ সৃষ্টি হয়। দিনৰ 11 বজাত নিম্ন সদন মিলিত হোৱাৰ পাছতে বিৰোধী দলসমূহে ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী সন্দৰ্ভত আলোচনা বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। অধ্যক্ষ ওম বিৰলাই এই সন্দৰ্ভত কয় যে প্ৰতিবাদকাৰী সদস্যসকলে পূৰ্ব পৰিকল্পিতভাৱে সদনৰ কাম কাজত ব্যাঘাত জন্মাইছে আৰু এয়া গণতন্ত্ৰৰ পৰিপন্থী। বিগত 14 দিন ধৰি সদনৰ কাম কাজ পৰিচালনাত ব্যাঘাত জন্মিছে বুলি উল্লেখ কৰি তেওঁ কয় যে এয়া গণতান্ত্ৰিক পৰম্পৰাৰ বাবে শুভ লক্ষণ নহয়। হুলস্থূলীয়া পৰিস্থিতিৰ মাজতে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে সংহত বন্যপ্ৰাণী প্ৰসতিস্থল উন্নয়ন আঁচনি সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দিয়ে। অধ্যক্ষৰ বাৰম্বাৰ অনুৰোধৰ পাছতো লোকসভাত হুলস্থূলীয়া পৰিস্থিতি আৰু প্ৰতিবাদ অব্যাহত থকাৰ বাবে সদন দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ বাবা খৰগ সিং মাৰ্গত সাংসদসকলৰ বাবে নৱনিৰ্মিত 184টা আৱাস আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে Type 7 আৰ্হিৰে এই কেইবামহলীয়া ফ্লেটসমূহ নিৰ্মাণ কৰা হৈছে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে 21শ শতিকাই উন্নয়নৰ পথ প্ৰশস্ত কৰাৰ লগতে দায়িত্বৰ প্ৰতি সংবেদনশীলতাৰো জন্ম দিছে। 2014 চনৰ পৰা সাংসদসকলৰ বাবে 350টা নতুন আৱাস নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ কয়। সকলৰ বাবে আৱাসৰ অভাৱ হোৱা স্বত্তেও 2004 চনৰ পৰা 14 চনলৈকে এটাও আৱাস গোট নিৰ্মাণ কৰা হোৱা নাছিল বুলি তেওঁ উল্লেখ কৰে। এই আৱাসসমূহত বিভিন্ন ৰাজ্যৰ সাংসদসকলে একেলগে থকাটোৱে এক ভাৰত শ্ৰেষ্ঠ ভাৰতৰ নীতিকো প্ৰতিফলিত কৰে বুলি তেওঁ কয়। শ্ৰীমোদীয়ে কয় যে এই আৱাস গৃহসমূহৰ চৌহদত থকা 4টা স্তম্ভ দেশৰ 4খন পবিত্ৰ নদী কৃষ্ণা, গোদাবৰী, কুশি আৰু হুগলী নামেৰে নামাকৰণ কৰা হৈছে। নদী নামেৰে নামাকৰণ কৰাৰ এই প্ৰক্ৰিয়াই ৰাষ্ট্ৰক একতাৰ সূত্ৰেৰে বান্ধি ৰাখে বুলি তেওঁ মন্তব্য কৰে। সাংসদসকলে দলীয় মনোভাৱ অক্ষুণ্ণ ৰাখি কাম কৰাৰ লগতে তেওঁলোকৰ সমন্বিত প্ৰচেষ্টা ৰাষ্ট্ৰৰ বাবে আৰ্হি হ'ব বুলি তেওঁ আশা প্ৰকাশ কৰে। শ্ৰীমোদীয়ে কয় যে এই কেইবামহলীয়া ভৱনটোত কমেও 180গৰাকী সাংসদ থাকিব পাৰিব আৰু এই আৱাসসমূহৰ এটা গুৰুত্বপূৰ্ণ অৰ্থনৈতিক দিশো থাকিব। তেওঁ কয় যে শেহতীয়াভাৱে কৰ্তব্য ভৱনৰ উদ্বোধনৰ সময়ত কেইবাটাও মন্ত্ৰালয়ে ভাড়া ভৱনৰ পৰা কাম কাজ চলোৱাৰ ফলত 1,500 কোটি টকাৰো অধিক টকা ভাড়াৰ নামত ব্যয় হোৱাৰ কথা সদৰি কৰাৰ প্ৰসংগ তেওঁ উল্লেখ কৰে। তেওঁ কয় যে পুৰণি আৱাসসমূহৰ দুৰৱস্থা আৰু সা সুবিধাৰ অভাৱৰ বাবে সাংসদসকল প্ৰায়ে অসুবিধাৰ সন্মুখীন হৈছিল। নৱনিৰ্মিত আৱাসসমূহত থকা সৌৰ শক্তিসম্পন্ন আন্তঃগাঁথনিৰ বিষয়ে প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। তেওঁ কয় যে ভাৰত দ্ৰুতগতিত বহনক্ষম উন্নয়নৰ লক্ষ্যৰে অগ্ৰসৰ হোৱাৰ লক্ষ্যৰে সৌৰ শক্তিৰ ক্ষেত্ৰত নতুন সফলতা লাভ কৰি অভিলেখ গঢ়িছে। উল্লেখযোগ্য যে প্ৰায় 5,000 বৰ্গফুট এলেকা সামৰি নতুনকৈ নিৰ্মাণ কৰা প্ৰতিটো আৱাসত সাংসদসকলৰ বাবে থকাৰ সুবিধাৰ লগতে চৰকাৰী কাম কাজ কৰিব পৰাকৈ পৰ্যাপ্ত স্থান থাকিব। এই আৱাসসমূহত পৰিৱেশৰ দিশৰ পৰা বহনক্ষম শক্তি সংৰক্ষণৰ ব্যৱস্থা, নবীকৰণযোগ্য শক্তি উৎপাদন আৰু আৱৰ্জনা ব্যৱস্থাপনা থকাৰ লগতে দিব্যাংগসকলৰ বাবে সা সুবিধা থকাকৈ নিৰ্মাণ কৰা হৈছে। এই বৃহৎ আৱাসিক চৌহদটোত কাৰ্যালয়, কৰ্মচাৰী আৱাস আৰু সামূহিক কেন্দ্ৰৰ বাবে নিৰ্ধাৰিত স্থান সুকীয়াকৈ ৰখাৰ পৰিপ্ৰেক্ষিতত সাংসদসকলে জনপ্ৰতিনিধি হিচাপে নিজৰ দায়িত্ব সুকলমে পালন কৰিব পাৰিব বুলি আশা কৰা হৈছে। বিবৃতিটোত লগতে প্ৰকাশ কৰা মতে এই চৌহদটোৰ নিৰ্মাণত আধুনিক গাঁথনিগত মান অনুসৰি ভূমিকম্প প্ৰতিৰোধী ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। তদুপৰি প্ৰতিগৰাকী আৱাসী নিৰাপত্তা নিশ্চিত কৰিব পৰাকৈ ইয়াত ব্যাপক সুৰক্ষা ব্যৱস্থাও গ্ৰহণ কৰা হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজস্থানৰ ঝুনঝুনত এটা অনুষ্ঠানত 30 লাখৰো অধিক কৃষকক 3,200 কোটি টকাৰ শস্য বীমা দাবীৰ ধন বিতৰণ কৰিব। কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে কৃষকসকলক শস্য বীমাৰ এই ধনৰাশি প্ৰত্যক্ষ লাভালাভ হস্তান্তৰৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টলৈ ডিজিটেলি হস্তান্তৰ কৰা হ'ব। মধ্যপ্ৰদেশৰ কৃষকসকললৈ 1,156 কোটি টকা, ৰাজস্থানৰ কৃষকসকললৈ 1,121 কোটি টকা, ছত্তীশগড়ৰ কৃষকসকললৈ 150 কোটি টকা আৰু অন্যান্য ৰাজ্যৰ কৃষকসকললৈ 773 কোটি টকা প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হ'ব। এই অনুষ্ঠানত ৰাজস্থানৰ ঝুনঝুন, চিকাৰ, জয়পুৰ, কটপুতলি, বেহৰো আৰু অন্যান্য জিলাৰ কৃষকসকলে অংশগ্ৰহণ কৰাৰ লগতে দেশৰ বিভিন্ন ৰাজ্যৰ বহুসংখ্যক কৃষক ভাৰ্চুৱেল ব্যৱস্থাৰে সংযুক্ত হ'ব। ইউৰোপীয় সংঘৰ বৈদেশিক নীতি প্ৰধান কাজা কালাছে কৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ৰাছিয়াৰ মাজৰ যিকোনো চুক্তিতে ইউক্ৰেইন আৰু ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰিব লাগিব, কিয়নো উভয় দেশে ইউক্ৰেইনত চলি থকা সংঘৰ্ষৰ সম্ভাৱ্য যুদ্ধবিৰতি সন্দৰ্ভত আলোচনাৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। কাল্লাছে কৈছে যে পৰৱৰ্তী কি পদক্ষেপ লোৱা হ'ব সেই সন্দৰ্ভত আলোচনা কৰাৰ বাবে আজি ইউৰোপীয় সংঘৰ বৈদেশিক মন্ত্ৰীসকলৰ এখন ভাৰ্চুৱেল বৈঠক অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে ইউৰোপৰ নেতাসকলে এটা যুটীয়া বিবৃতিত কয় যে ইউক্ৰেইনৰ সংঘাতৰ কূটনৈতিক সমাধানে ইউক্ৰেইন আৰু ইউৰোপৰ গুৰুত্বপূৰ্ণ নিৰাপত্তা দিশটোক সুৰক্ষা দিব লাগিব। উল্লেখযোগ্য যে ইউক্ৰেইনৰ সম্ভাৱ্য যুদ্ধবিৰতি সন্দৰ্ভত অহা 15 আগষ্টত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনৰ মাজত আলোচনা হোৱাৰ কথা। পশ্চিম তুৰ্কীৰ চিণ্ডিৰিকিত কালি হোৱা এটা ভূমিকম্পৰ ফলত এজন লোকৰ মৃত্যু হোৱাৰ লগতে 29 জন লোক আহত হয়। এই ভূমিকম্পত 16টা ভৱন খহি পৰে। ৰিখটাৰ স্কেলত 6.1 প্ৰাবল্যৰ এই ভূমিকম্প তুৰ্কীৰ ৰাজধানী চহৰ ইস্তানবুল আৰু আকৰ্ষণীয় পৰ্যটনস্থলী ইজমিৰৰ লগতে কেইবাখনো প্ৰদেশত অনুভূত হয়। দেশখনৰ মন্ত্ৰী আলী গাৰ্লিয়াকাই প্ৰকাশ কৰা মতে সকলো জৰুৰীকালীন দল আৰু দায়িত্বাহী সংস্থাসমূহ এই স্থানলৈ গৈ উদ্ধাৰ অভিযান আৰম্ভ কৰিছে। অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ আজি দুপৰীয়া গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 83 বছৰ। হৃদয়স্পৰ্শী কথাৰে গীত ৰচনা কৰা গীতিকাৰগৰাকীয়ে 1977 চনত নতুন আশা নামৰ চলচ্চিত্ৰৰে অসমৰ চলচ্চিত্ৰত গীত ৰচনাৰ আৰম্ভণি কৰে। কেইবাগৰাকীও খ্যাতনামা শিল্পীয়ে তেওঁ ৰচনা কৰা 500+ গীতত কণ্ঠ দিছে। কেইবাখনো চলচ্চিত্ৰত অভিনয়, 100+ নাট ৰচনাৰে অসমৰ অভিনয় আৰু সাহিত্য জগতত অৱদান আগবঢ়াই যোৱা গীতিকাৰগৰাকীয়ে কেইবাখনো চলচ্চিত্ৰৰ বাবে গীত ৰচনা কৰিছিল। ভ্ৰাম্যমানৰ বাবে টাইটেনিক, সিন্দুৰকে ধৰি ভালেমান কালজয়ী নাট ৰচনা আৰু পৰিচালনা কৰা দত্তক 2018-19 বৰ্ষৰ ভৱেন্দ্ৰনাথ শইকীয়া বঁটা আৰু 2018 বৰ্ষৰ গুৰুজী আত্য শৰ্মা বঁটাৰে সন্মানিত কৰা হৈছিল। তেওঁৰ মৃত্যুত অসমৰ সাংস্কৃতিক জগতখনত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ আগেয়ে প্ৰধান বাতৰিসমূহ চমুকৈ পুনৰ এবাৰ। বিৰোধী দলৰ সাংসদসকলে বিভিন্ন বিষয় লৈ সৃষ্টি কৰা হুলস্থূলীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংসদৰ দুয়োখন সদন আজি দিনৰ 2 বজালৈ স্থগিত ৰাখিবলগীয়া হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত সাংসদসকলৰ বাবে নৱনিৰ্মিত 184টা আৱাস উদ্বোধন কৰে। কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানে আজি ৰাজস্থানৰ ঝুনঝুনত 30 লাখৰো অধিক কৃষকক 3,200 কোটি টকাৰ শস্য বীমা দাবীৰ ধন বিতৰণ কৰিব। আমেৰিকা আৰু ৰাছিয়াৰ মাজৰ যিকোনো চুক্তিতে ইউক্ৰেইন আৰু ইউৰোপীয় সংঘক অন্তৰ্ভুক্ত কৰিব লাগিব বুলি ইউৰোপীয় সংঘৰ বৈদেশিক নীতি প্ৰধান কাজা কালাছে প্ৰকাশ কৰিছে। আৰু অসমৰ বিশিষ্ট নাট্যকাৰ, অভিনেতা, পৰিচালক, গীতিকাৰ হেমন্ত দত্তৰ দেহাৱসান ঘটিছে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী মুখ্য বাতৰি 3 বজাত শুনিবলৈ পাব।